Ea akahbani. Batori hoite moi pulok gogoi etiar pradhan batori somuh hol pradhanmantri narendra modiye aji jammu kashmirar ramban jilat senab nodir uporot nirman kora bishwar sarbochcho rel dolongkhon udbodhon kore pradhanmantri modiye aji gulokiyo prekkhapotot bharotiyo jubokokolor hafollor sandarbhot koise je dekhor jubokrojonmoy bishwar janamanohot eta kukiya sthan odhikar korise মণিপুৰৰ পশ্চিম ইম্ফল আৰু বিষ্ণুপুৰ জিলাত আজি নিৰাপত্তা বাহিনীসমূহে বিভিন্ন উগ্ৰপন্থী সংগঠনৰ 8জন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে চাৰিদিনীয়া প্ৰচেষ্টাৰ অন্তত আজি ছিকিমৰ লাছেনত আবদ্ধ হৈ থকা পৰ্যটকসকলক উদ্ধাৰ অভিযান সম্পূৰ্ণ হৈছে আৰু ভাৰতীয় ক্ৰিকেট দলটো আজি পাঁচখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাত অংশ লোৱাৰ বাবে ইংলেণ্ডলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু কাশ্মীৰৰ ৰামবান জিলাত চেনাব নদীৰ ওপৰত নিৰ্মাণ কৰা বিশ্বৰ সৰ্বোচ্চ ৰেল দলংখন উদ্বোধন কৰে আকাশবাণী জম্মুৰ সংবাদদাতাই প্ৰকাশ কৰা মতে এই উদ্বোধনী অনুষ্ঠানত জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহা কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিং মুখ্যমন্ত্ৰী উমৰ আব্দুল্লা আৰু ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ উপস্থিত থাকে প্ৰধানমন্ত্ৰী মোদীয়ে চেনাব দলং উদ্বোধন কৰি ত্ৰিৰংগ পতাকা উৰুৱায় ইয়াৰ পাছত তেওঁ জম্মুৰ ৰিয়েচি জিলাত উধামপুৰ শ্ৰীনগৰ বাৰামুল্লা সংযোগী ৰেল প্ৰকল্পৰ অংশ হিচাপে দেশৰ প্ৰথম কেবল ষ্টেট ৰেল ব্ৰিজ অঞ্জি দলং মুকলি কৰে ইয়াৰ পূৰ্বে শ্ৰীমোদীয়ে চেনাব নদীৰ পৰা 569 মিটাৰ উচ্চতাত নিৰ্মাণ কৰা ৰেল দলংখন সকলোবোৰ দিশ নিৰীক্ষণ কৰে 1315 মিটাৰ দৈৰ্ঘ্যৰ এই দলংখন প্ৰতিকূল প্ৰাকৃতিক প্ৰত্যাহ্বানৰ মাজতো শক্তিশালীভাৱে থাকিব পৰাকৈ নিৰ্মাণ কৰা হৈছে এই দলংখনৰ গুৰুত্বপূৰ্ণ দিশটো হৈছে যে ই জম্মু আৰু শ্ৰীনগৰৰ মাজৰ যোগাযোগ সুচল কৰি তুলিব প্ৰধানমন্ত্ৰীয়ে লগতে কাটৰাত 46,000 কোটি টকা ব্যয় সাপেক্ষ ভালেমান পথ প্ৰকল্পৰ ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে শ্ৰীমোদীয়ে আজি কাটৰা ৰেল ষ্টেচনৰ পৰা কাটৰা আৰু শ্ৰীনগৰ সংযোগী বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ যাত্ৰাৰো শুভাৰম্ভ কৰে এই বন্দে ভাৰত এক্সপ্ৰেছ মুকলি কৰাৰ পূৰ্বে তেওঁ ৰেলখনত যাত্ৰা কৰা বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে তেওঁ লগতে ৰেলৱে কৰ্মচাৰীসকলৰ সৈতেও মত বিনিময় কৰে প্ৰধানমন্ত্ৰীয়ে 350 কোটি টকা ব্যয়েৰে কাটৰাত নিৰ্মাণ কৰিবলগীয়া শ্ৰীমাতা বৈষ্ণদেৱী চিকিৎসা উৎকৰ্ষ প্ৰতিষ্ঠানৰো আধাৰশিলা স্থাপন কৰিব এইখন ৰিয়াচি জিলাৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গোলকীয় প্ৰেক্ষাপটত ভাৰতীয় যুৱকসকলৰ সাফল্যৰ সন্দৰ্ভত কৈছে যে দেশৰ যুৱ প্ৰজন্মই বিশ্বৰ জনমানসত এটা সুকীয়া স্থান অধিকাৰ কৰিছে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ শাসনৰ 11 বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে শ্ৰীমোদীয়ে যুৱ প্ৰজন্মক গতিশীলতা ৰূপান্তৰ আৰু দৃঢ়তাৰ প্ৰতীক বুলি অভিহিত কৰিছে তেওঁ কয় যে অদম্য শক্তি আৰু দৃঢ়তাৰে যুৱশক্তিয়ে বিগত 11 বছৰত দেশৰ বিকাশত বিশেষ অৱদান আগবঢ়াইছে সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ষ্টাৰ্টআপ বিজ্ঞান ক্ৰীড়া সমূহীয়া সেৱা সংস্কৃতি আৰু বিভিন্ন খণ্ডত দেশৰ যুৱ প্ৰজন্মই উল্লেখনীয় অৱদান আগবঢ়াইছে শ্ৰীমোদীয়ে লগতে কয় যে বিগত 11 বছৰত যুৱ প্ৰজন্মৰ সবলীকৰণৰ লক্ষ্যৰে সঠিক নীতি আৰু কাৰ্যসূচী গ্ৰহণ কৰা হৈছে তেওঁ কয় যে যুৱ প্ৰজন্মৰ সবলীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ষ্টাৰ্টআপ ইণ্ডিয়া স্কিল ইণ্ডিয়া ডিজিটেল ইণ্ডিয়া আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 আদি ৰূপায়ণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত দেশৰ যুৱ প্ৰজন্মক সবলীকৰণ কৰাৰ ক্ষেত্ৰত আস্থা প্ৰকাশ কৰিছে উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ দুদিনীয়া হিমাচল প্ৰদেশ ভ্ৰমণৰ অংশ হিচাপে আজি ছিমলাত উপস্থিত হয় হেলিকপ্টাৰযোগে ছিমলাত উপস্থিত হোৱাৰ পাছত তেওঁক ৰাজ্যপাল শিৱপ্ৰতাপ শুক্লা মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চুকু উপ মুখ্যমন্ত্ৰী মুকেশ অগ্নিহোত্ৰীকে ধৰি ভালেমান মন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানে আদৰণি জনায় উপ ৰাষ্ট্ৰপতিগৰাকীৰ সন্মানাৰ্থে আজি ৰাজভৱনত দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা কৰা হৈছে ভ্ৰমণৰ অংশ হিচাপে তেওঁ কাইলৈ চলন জিলাৰ ডঃ ৱাই এছ পাৰ্মাৰ বিশ্ববিদ্যালয়ত গৱেষক আৰু অধ্যাপকসকলৰ সৈতে মত বিনিময় কৰিব অপাৰেচন সিন্দুৰ আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতিৰ সন্দৰ্ভত অৱগত কৰাৰ বাবে বিজেপিৰ সাংসদ ৰবিশংকৰ প্ৰসাদ নেতৃত্বাধীন সৰ্বদলীয় এটা প্ৰতিনিধি দল জাৰ্মানীত উপস্থিত হৈছে জাৰ্মানীত থকা ভাৰতীয় ৰাষ্ট্ৰদূত অজিত গুপ্তেই বাৰ্লিনত 9গৰাকী ভাৰতীয় প্ৰতিনিধিক আদৰণি জনায় সামাজিক মাধ্যমৰ এটা বাৰ্তাত জাৰ্মানীস্থিত ভাৰতীয় দূতাবাসে অৱগত কৰিছে যে প্ৰতিনিধি দলটোৱে ভাৰতৰ একতা আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে থকা স্থিতিক প্ৰতিফলিত কৰিছে আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 16খন জিলাৰ 5,60,000ৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। আজিৰ দিনটোত বানত কোনো লোকে প্ৰাণ হেৰুওৱা নাই বুলি আমাৰ সংবাদদাতাই প্ৰকাশ কৰিছে। এই বানত ৰাজ্যখনৰ 1,400ৰো অধিক গাঁও ক্ষতিগ্ৰস্ত হৈছে আৰু প্ৰায় 1,900 হেক্টৰ কৃষিভূমিৰ ক্ষতি হৈছে। অসম চৰকাৰে আজি পুৱাৰে পৰা শ্ৰীভূমি জিলাত উদ্ধাৰ অভিযানৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী নিয়োগ কৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি এতিয়াও 41,000তকৈ অধিক লোকে 175টা আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে। ৰাজ্যখনৰ বিভিন্ন অংশত পথ, ৰেল আৰু ফেৰী সেৱা ব্যাহত হৈ থকাৰ বাতৰি পোৱা গৈছে। ইফালে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনৰ অধিকাংশ অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। মণিপুৰৰ পশ্চিম ইম্ফল আৰু বিষ্ণুপুৰ জিলাত আজি নিৰাপত্তা বাহিনীসমূহে বিভিন্ন উগ্ৰপন্থী সংগঠনৰ 8জন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰই জানিবলৈ দিয়া অনুসৰি ইয়াৰে 3গৰাকী ইউ পি পি কে উগ্ৰপন্থী সংগঠনৰ সক্ৰিয় সদস্যক পশ্চিম ইম্ফল জিলাৰ পৰা আৰু অ' পি এল উগ্ৰপন্থী সংগঠনৰ 5গৰাকী সদস্যক বিষ্ণুপুৰ জিলাৰ 2টা স্থানৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। 4দিনীয়া প্ৰচেষ্টাৰ অন্তত আজি ছিকিমৰ লাচেনত আবদ্ধ হৈ থকা পৰ্যটকসকলৰ উদ্ধাৰ অভিযান সম্পূৰ্ণ হৈছে। বায়ুসেনা, স্থলসেনাই, এন ডি আৰ এফ আৰু ৰাজ্য চৰকাৰৰ কেইবাটাও সংস্থাই যুটীয়াভাৱে এই উদ্ধাৰ অভিযান চলায়। উদ্ধাৰকাৰী দলসমূহে মাংগন জিলাৰ লাচেন আৰু ছটেনত আবদ্ধ হৈ থকা পৰ্যটকসকলক উদ্ধাৰ কৰাৰ সময়ত অতি প্ৰতিকূল বতৰৰ সন্মুখীন হ'বলগীয়া হয়। ভূমিস্খলনৰ ফলত লাচেন আৰু লাচুঙত প্ৰায় 2,000 লোক আবদ্ধ হৈ আছিল। লাচুঙত আবদ্ধ হোৱা 1,600 পৰ্যটককো উদ্ধাৰ কৰা হৈছে। ইফালে ছিকিমৰ পৰ্যটন বিভাগে পৰ্যটকসকলে লাচেন আৰু লাচুঙৰ বাহিৰে ৰাজ্যখনৰ আন আন অঞ্চলসমূহ ভ্ৰমণ কৰিব পাৰিব বুলি জানিবলৈ দিছে। ৰাজ্যখনৰ অতিৰিক্ত মুখ্য সচিব চি এছ ৰাওৱে কয় যে ছিকিমত 200ৰো অধিক পৰ্যটনস্থলী আছে আৰু ভূমিস্খলন হোৱা অঞ্চলকেইটাৰ বাহিৰে অন্যান্য ঠাইসমূহ ভ্ৰমণ কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ নিষেধাজ্ঞা জাৰি কৰা হোৱা নাই। ভাৰতীয় ক্ৰিকেট দলটো আজি 5খনীয়া টেষ্ট শৃংখলাত অংশ লোৱাৰ বাবে ইংলেণ্ডলৈ ৰাওনা হ'ব। 2025-27 আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ অংশ হিচাপে আয়োজন কৰা এই টেষ্ট শৃংখলা জুনৰ পৰা আগষ্টলৈ চলিব। ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰাৰ পাছত এয়া হ'ব ভাৰতৰ প্ৰথমখন দ্বিপাক্ষিক টেষ্ট শৃংখলা। উল্লেখযোগ্য যে 2007 চনৰ পৰা ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে এখনো টেষ্ট শৃংখলাত জয়লাভ কৰা নাই। বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত যোৱা বুধবাৰে জনসাধাৰণৰ হেঁচা ঠেলাৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত কৰ্ণাটক আৰক্ষীয়ে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাৰ্কেটিং হেড নিখিল সোশালে, ডি এন এ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ মেনেজাৰ সুনীল মেথিউ আৰু কিৰণ কুমাৰক গ্ৰেপ্তাৰ কৰিছে। কৰ্ণাটক চৰকাৰে দণ্ডাধীশ ন্যায়িক আৰু চি আই ডিৰ তদন্তৰ ভিত্তিত আৰ চি বিৰ বিজয় উদযাপনৰ সময়ত কৰ্তব্যৰত অৱস্থাত থকা বেংগালুৰু মহানগৰ আৰক্ষী আয়ুক্ত বি দয়ানন্দকে ধৰি কেইবাগৰাকীও আৰক্ষী বিষয়াক কালি নিলম্বন কৰে। কেন্দ্ৰীয় মন্ত্ৰী এইচ ডি কুমাৰস্বামী, বিজেপিৰ নেতা তথা কৰ্ণাটক বিধানসভাৰ বিৰোধী পক্ষৰ নেতা আৰ অশোকা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি বিজয়েন্দ্ৰই আজি বেংগালুৰুত এখন যুটীয়া সংবাদমেলত মুখ্যমন্ত্ৰী সিদ্দাৰামায়া আৰু উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে আৰক্ষীৰ উপদেশ অৱমাননা কৰা বুলি অভিযোগ কৰি কয় যে 11জন লোকৰ মৃত্যুৰ বাবে তেওঁলোকেই দায়ী। ভাৰতৰ চিৰাগ চেট্টী আৰু সাত্বিক ছাইৰাজ ৰণকী ৰেড্ডীৰ যুটীটো ইণ্ডোনেছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত আজি জাকাৰ্টাত মালয়েছিয়াৰ মেন উই ছং আৰু টি কাই ৱঙৰ মুখামুখি হ'ব। ইয়াৰ পূৰ্বে চিৰাগ আৰু সাত্বিক ছাইৰাজ যুটীটোৱে জাকাৰ্টাত অনুষ্ঠিত প্ৰি কোৱাৰ্টাৰ ফাইনেলত ডেনমাৰ্কৰ ৰামোছ কেজৰ আৰু ফেডৰিক ছোগাৰ্ডৰ যুটীটোক 2-1 গেমত পৰাস্ত কৰে। কেৰালাৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা কেৰালা প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি থেন্নালা বালাকৃষ্ণ পিল্লাইৰ আজি পুৱা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 95 বছৰ। বৰ্ষীয়ান নেতাগৰাকী তিৰুৱনন্তপুৰমৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হৈ আছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু কাশ্মীৰৰ ৰামবান জিলাত চেনাব নদীৰ ওপৰত নিৰ্মাণ কৰা বিশ্বৰ সৰ্বোচ্চ ৰেল দলংখন উদ্বোধন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি গোলকীয় প্ৰেক্ষাপটত ভাৰতীয় যুৱকসকলৰ সাফল্যৰ সন্দৰ্ভত কৈছে যে দেশৰ যুৱ প্ৰজন্মই বিশ্বৰ জনমানসত এটা সুকীয়া স্থান অধিকাৰ কৰিছে। মণিপুৰৰ পশ্চিম ইম্ফল আৰু বিষ্ণুপুৰ জিলাত আজি নিৰাপত্তা বাহিনীসমূহে বিভিন্ন উগ্ৰপন্থী সংগঠনৰ 8জন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে। আৰু ভাৰতীয় ক্ৰিকেট দলটো আজি 5খনীয়া টেষ্ট ক্ৰিকেট শৃংখলাত অংশ লোৱাৰ বাবে ইংলেণ্ডলৈ ৰাওনা হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি 3 বজাত শুনিবলৈ পাব।